ಏಯಾ ಆಕಾಶವಾಣಿ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে অষ্টদশ ৰোজগাৰ মেলাত নতুনকৈ নিযুক্তি লাভ কৰা 61,000তকৈ অধিক যুৱক যুৱতীক নিযুক্তিপত্ৰ বিতৰণ কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰত সুযোগৰ ঐতিহাসিক গণতন্ত্ৰীকৰণৰ সাক্ষী হৈছে বুলি উল্লেখ কৰিছে। গোৱাত অহা 27 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ 4th সংস্কৰণ আৰম্ভ হ'ব। ছত্তীশগড়ৰ ধামদাৰী জিলাত আজি 7 মহিলাকে ধৰি মুঠ 9 মাওবাদীয়ে আত্মসমৰ্পণ কৰে আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল খন্তেক সময় পাছতে ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে অষ্টদশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰ নতুনকৈ নিযুক্তি লাভ কৰা 61,000তকৈ অধিক যুৱক যুৱতীক নিযুক্তিপত্ৰ বিতৰণ কৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেওঁ জনসভাকো সম্বোধন কৰিব। দেশত 45 স্থানত এই অষ্টদশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ লগতে বিত্তীয় সেৱা, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগত যুৱক যুৱতীসকলে নিযুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ৰোজগাৰ মেলা চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। সমগ্ৰ দেশতে এই মেলাৰ জৰিয়তে এতিয়ালৈ 11,00,000তকৈ অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ জনসাধাৰণ এইবাৰ ৰাজ্যখনত চৰকাৰ পৰিৱৰ্তন কৰাৰ বাবে প্ৰস্তুত বুলি উল্লেখ কৰিছে। তেওঁ কয় যে DMK চৰকাৰে ৰাজ্যখনত বিকাশৰ দিশে আগুৱাই নিয়াত বিফল হৈছে। দলটোৱে কেৱল দুৰ্নীতি, অপৰাধ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সৈতে ব্যস্ত থকা বুলি তেওঁ অভিযোগ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে DMK-ৰ শাসনকালত দলটোৱে যুৱক যুৱতী, কৃষক, মহিলাসকলৰ কল্যাণক আওকাণ কৰি অহাৰ লগতে তামিল সংস্কৃতিৰ প্ৰমূল্যকো অৱহেলা কৰি আহিছে। তেওঁ অভিযোগ কৰে যে ৰাজ্যখনত মহিলাসকলো সুৰক্ষিত নহয়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে যে NDA চৰকাৰে যোৱা 11 বছৰত তামিলনাডুৰ বিকাশৰ বাবে 11,00,000 কোটি টকাৰ আবণ্টন দিছে। ইয়াৰ ভিতৰত ৰেল পৰিকল্পনা 7 বৃদ্ধি, 50,000 কিষাণ ক্ৰেডিট কাৰ্ড, 6 কোটি মুদ্ৰা লোন আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ অন্যতম। দ্বৈত ইঞ্জিনৰ এই চৰকাৰখনৰ অধীনত ৰাজ্যখনত বিকাশৰ গতি অধিক ত্বৰান্বিত হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধিক সহযোগিতাৰ ফলত ৰাজ্যখনত কল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ হ'ব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি ভাৰত সুযোগৰ ঐতিহাসিক গণতন্ত্ৰীকৰণৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে এনে এটা পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিছে য'ত যুৱ প্ৰজন্মই নিজৰ প্ৰকৃত প্ৰতিভা অন্বেষণ কৰাৰ লগতে নিজৰ পচন্দৰ পথ বাছি ল'ব পাৰে আৰু নিজৰ দক্ষতাক বহনক্ষম জীৱিকাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিব পাৰে। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় দক্ষতা সন্মিলন 2026ক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ যুৱ প্ৰজন্ম আজি পূৰ্বতকৈ অধিক সজাগ আৰু নতুন প্ৰজন্মৰ কথা প্ৰশিক্ষক তথা প্ৰতিষ্ঠানসমূহে শুনাৰ প্ৰয়োজনত তেওঁ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে ডিগ্ৰী কেন্দ্ৰিক বিকাশৰ পৰা দক্ষতা কেন্দ্ৰিক বিকাশৰ দিশলৈ যোৱা পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰি কয় যে এৰোমা মিছনৰ দৰে পদক্ষেপসমূহে হাজাৰ হাজাৰ যুৱক যুৱতীক আনুষ্ঠানিক ডিগ্ৰী নোহোৱাকৈয়ে জীৱিকা উপাৰ্জনৰ বাবে সক্ষম কৰি তুলিছে। যোৱা 11 বছৰত সুযোগৰ গণতান্ত্ৰিকৰণৰ ফলত জনসাধাৰণৰ আশা আকাংক্ষা অভূতপূৰ্বভাৱে বৃদ্ধি পোৱাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ সিঙে লগতে কয় যে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ মহিলা আৰু যুৱক যুৱতীসকলে ভাৰতৰ বিকাশৰ ধাৰাটোক নতুনকৈ সজ্ঞায়িত কৰিছে। মন্ত্ৰীগৰাকীয়ে ভাৰতত অপৰিসীম প্ৰতিভা আছে বুলি উল্লেখ কৰি পূৰ্বে অগ্ৰাধিকাৰ আৰু ৰাজনৈতিক সহযোগিতাৰ অভাৱ আছিল বুলি মন্তব্য কৰে। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে শেহতীয়াকৈ অনুষ্ঠিত পেঞ্চন আদালতত জ্যেষ্ঠ নাগৰিক আৰু পৰিয়াল পেঞ্চনাৰসকলৰ 815টা ওজৰাপতি নিষ্পত্তি কৰিছে। ব্যক্তিগত ৰাজহুৱা ওজৰাপতি আৰু পেঞ্চন মন্ত্ৰালয়ে জনোৱা মতে প্ৰতিৰক্ষা, গৃহ পৰিক্ৰমা, বিত্ত, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা অসামৰিক বিমান পৰিবহণকে ধৰি 30টা মন্ত্ৰালয় আৰু বিভাগৰ 1,000তকৈ বেছি ওজৰাপতি নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা মতে যোৱা 16 তাৰিখে নিষ্পত্তি নোহোৱা গোচৰসমূহৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰীৰ সক্ৰিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণৰ ধবজাবাহী মঞ্চ প্ৰগতিয়ে ইয়াৰ 50 সংখ্যক বৈঠকৰ সফল সমাপ্তিৰে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। 2015 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা এই প্ৰগতিয়ে প্ৰধানমন্ত্ৰীৰ পোনপটীয়া নিৰীক্ষণৰ জৰিয়তে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ প্ৰকল্প গ্ৰহণ আৰু জনসাধাৰণৰ অভিযোগসমূহৰ সময় নিৰ্ধাৰিত সমাধান সম্ভৱ কৰি প্ৰশাসন ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিছে। এই মঞ্চখনে একক ডিজিটেল ইণ্টাৰফেচৰ জৰিয়তে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক একলগ কৰি সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ অনন্য নিদৰ্শন দাঙি ধৰিছে। বিগত এটা দশকত প্ৰগতিয়ে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ লগতে মূল আন্তঃগাঁথনিৰ প্ৰকল্পসমূহৰ বিলম্বৰ কাৰণ হিচাপে বিবেচিত হোৱা সমস্যাসমূহ সমাধান কৰাত আৰু শক্তিশালী দায়বদ্ধ সংস্কৃতি গঢ়ি তোলাত সহায় কৰিছে। ভাৰতীয় সেনাই 77 সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অপাৰেচন সিন্ধুৰ বিষয়ক প্ৰতীকপট প্ৰদৰ্শন কৰিব। এই প্ৰতীকীপটে দেশৰ বিজয়গাথাৰ লগতে এই অভিযানৰ সময়ত স্থল, নৌ আৰু বায়ু সেনাৰ একত্ৰিত অভিযানৰ শক্তিক প্ৰদৰ্শন কৰিব। আজি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি দিল্লী অঞ্চলৰ দায়িত্বত থকা মেজৰ জেনেৰেল নৱৰাজ ধিলনে কয় যে ভাৰতীয় সেনাই প্ৰথমবাৰৰ বাবে বেটল এৰে ফৰ্মেশ্যন প্ৰদৰ্শন কৰিব, য'ত টেংক, ক্ষেপণাস্ত্ৰ ব্যৱস্থা, ড্ৰোন আদিৰ সৈতে সমন্বিত কৌশল দেখুওৱা হ'ব। লেফটেনেণ্ট জেনেৰেল ভৱনীশ কুমাৰে চতুৰ্থবাৰৰ বাবে কুচকাৱাজৰ নেতৃত্ব দিব বুলিও তেওঁ জানিবলৈ দিয়ে। এইবাৰ কুচকাৱাজত প্ৰায় 6,050 জন সেনা জোৱানে অংশগ্ৰহণ কৰিব। মেজৰ জেনেৰেল ধিলনে লগতে কয় যে লাডাখ স্কাউটছৰ লগতে ভৈৰৱ বেটেলিয়ন আৰু শক্তিমান ৰেজিমেণ্টেও পোনপ্ৰথমবাৰৰ বাবে এই কুচকাৱাজত অংশ ল'ব। তদুপৰি সেনাবাহিনীৰ উট আৰু অশ্বাৰোহী বাহিনীও পোনপ্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ কুচকাৱাজত ভাগ ল'ব। এয়াৰ কমোডৰ মনীষ সৰৱালে প্ৰকাশ কৰা মতে অপাৰেচন সিন্ধুৰৰ প্ৰতীকপদত এখন Su-30 যুঁজাৰু বিমানৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ প্ৰদৰ্শন কৰা হ'ব, যিয়ে পাকিস্তানৰ এটা বিমান ঘাটি ধ্বংস কৰিছিল। ইয়াৰে S-400ৰ দৰে আকাশী প্ৰতিৰক্ষা ব্যৱস্থা প্ৰদৰ্শন কৰা হ'ব, যিয়ে বিশ্বৰ সৰ্বাধিক দূৰত্বৰ পৰা পাকিস্তানৰ বায়ুসেনাৰ এখন বিমান ধ্বংস কৰিছিল। এয়াৰ কমোডগৰাকীয়ে কয় যে এই প্ৰদৰ্শনীৰ জৰিয়তে একেলগে যুঁজ দিলে নিশ্চিত বিজয় লাভৰ সংকল্পৰ পুনৰবাৰ প্ৰতিষ্ঠা কৰা হ'ব। গোৱাত অহা 27 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ 4th সংস্কৰণ আৰম্ভ হ'ব। নতুন দিল্লীত আজি এই কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে বছৰটোৰ প্ৰথমখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় শক্তি সন্দৰ্ভত এই অনুষ্ঠানত 75,000তকৈ অধিক প্ৰতিনিধিয়ে ভাগ লোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে কানাডা, আৰৱ আমিৰ ৰাষ্ট্ৰ, ছুডান, জিম্বাবৱে, ত্ৰিনিদাদ, টোবাগো, ওমান আৰু ব্ৰুনেইকে ধৰি 17 ৰাষ্ট্ৰৰ মন্ত্ৰী আৰু উপমন্ত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব। ছত্তীশগড়ৰ ধামদাৰী জিলাত আজি 9 জন মাওবাদী আত্মসমৰ্পণ কৰে। এইসকলৰ 7গৰাকী মহিলা। তেওঁলোকক কৰায়ত্ব কৰিব পাৰিলে 47 লাখ টকাৰ ধনৰাশি পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল। মাওবাদীসকলে আজি ৰায়পুৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক অমৃশ মিশ্ৰ আৰু ধামদাৰী জিলাৰ আৰক্ষী অধীক্ষক সুৰজ সিং পৰিহাৰৰ ওচৰত আত্মসমৰ্পণ কৰে। তেওঁলোকে বহু অস্ত্ৰ শস্ত্ৰ সম্বৰণ কৰে। আৰক্ষী সূত্ৰ জনোৱা মতে এই মাওবাদীসকলে বহুদিন ধৰি ৰাজ্যখনৰ চিতা নদী অঞ্চলৰ লগতে নাগৰী, মৈনপুৰ আৰু গোবৰা অঞ্চলত সন্ত্ৰাস চলাই আহিছিল। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল খন্তেক সময় পাছতে ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ'ব। ভাৰতে টছত জিকি প্ৰথমে নিউজিলেণ্ডক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। এই বাতৰি যুগুতোৱাৰ পৰলৈকে নিউজিলেণ্ডে 3 অভাৰত 43 ৰাণ কৰি খেলি আছে। ভাৰতৰ মূল দলটোত জছপ্ৰীত বুমৰাহ আৰু অক্ষৰ পেটেলৰ ঠাইত কুলদীপ যাদৱ আৰু হৰ্ষিত ৰাণাক অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত নাগপুৰত অনুষ্ঠিত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত সম্প্ৰতি 1-0 আগবাঢ়ি আছে। ভাৰতৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পাছতে ইণ্ডোনেছিয়াৰ মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ যাত্ৰাৰ অন্ত পৰিছে। দুবাৰ অলিম্পিক পদক বিজেতা পি ভি সিন্ধুৱে বিশ্বৰ 4 নম্বৰ স্থানৰ খেলুৱৈ চীনৰ চেন ইউ ফেইৰ হাতত পৰাস্ত হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে অষ্টদশ ৰোজগাৰ মেলাত নতুনকৈ নিযুক্তি লাভ কৰা 61,000তকৈ অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰত্যৰণ কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰত সুযোগৰ ঐতিহাসিক গণতন্ত্ৰীকৰণৰ সাক্ষী হৈছে বুলি উল্লেখ কৰিছে। আৰু গোৱাত অহা 27 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে ভাৰত শক্তি সপ্তাহৰ 4th সংস্কৰণ আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।